Εάν ακαμπανεί. বাতৰি পঢ়িছো সংগীতা শৰ্মাই। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে কংগ্ৰেছে অহা 4 জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত স্বীকৃত বিৰোধী দল হিচাপে ক্ষান্ত থাকিব লাগিব। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। দক্ষিণ কাশ্মীৰৰ শোপিয়ান জিলাত আজি আৰক্ষীয়ে 2টা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ খচৰা প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰি পেলেষ্টাইনক পূৰ্ণ সদস্যৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে কংগ্ৰেছে অহা 4 জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত স্বীকৃত বিৰোধী দল হিচাপে ক্ষান্ত থাকিব লাগিব। ওড়িশাৰ কান্ধমাল জিলাৰ ফুলবাণীত আজি পুৱা এখন নিৰ্বাচনী সমাৱেশত ভাষণ দি শ্ৰীমোদীয়ে কয় যে বিজেপিৰ নেতৃতাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই এই নিৰ্বাচনত 400খনতকৈও অধিক লোকসভা আসনত জয়ী হ'ব আৰু কংগ্ৰেছে কেৱল 50খন আসনতহে জয়লাভ কৰিব পাৰিব। তেওঁ কয় যে কংগ্ৰেছৰ দুৰ্বল ভাৱধাৰাৰ বাবেই জম্মু কাশ্মীৰৰ জনসাধাৰণে দশক দশক জুৰি সংগ্ৰাম কৰি থাকিবলগীয়া হৈছে। তেওঁ কয় যে ভাৰতে কেতিয়াও কংগ্ৰেছৰ শাসনৰ সময়ত হোৱা সন্ত্ৰাসবাদীৰ সঘন আক্ৰমণসমূহক পাহৰিব নোৱাৰে, যি সময়ত কংগ্ৰেছ নেতাসকলে সন্ত্ৰাসবাদীসকলৰ সৈতে উঠা বহা কৰিছিল। শ্ৰীমোদীয়ে লগতে কয় যে ভোট বেংকত প্ৰভাৱ পৰাৰ আশংকাত কংগ্ৰেছে 26/11 আক্ৰমণৰ ঘটনা কোনো তদন্ত নকৰিলে। শ্ৰীমোদীয়ে ওড়িশাৰ মুখ্যমন্ত্ৰী আৰু বিজেডিৰ মুৰববী নবীন পাটনায়ক আৰু তেওঁৰ চৰকাৰকো পুৰীৰ জগন্নাথ মন্দিৰৰ ৰত্ন ভাণ্ডাৰৰ চাবি হেৰুওৱা ঘটনা সন্দৰ্ভত কঠোৰভাৱে সমালোচনা কৰে। ওড়িশাত এবাৰ বিজেপি চৰকাৰ শাসনলৈ আহিলে ৰত্ন ভাণ্ডাৰৰ পবিত্ৰতা নিশ্চিত হ'ব বুলিও তেওঁ কয়। দুদিনীয়া কাৰ্যসূচীৰে ওড়িশালৈ যোৱা প্ৰধানমন্ত্ৰীয়ে বালাংগীৰ আৰু বাৰগড় সংসদীয় সমষ্টিতো আজি দুপৰীয়া আন দুখন ৰাজহুৱা সভাত ভাষণ দিব। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। এই পৰ্যায়ত সোমবাৰে দেশৰ 10খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 96টা লোকসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। প্ৰচাৰৰ সামৰণি কৰিবলৈ মাজত কেইঘণ্টামান বাকী থকাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দলৰ নেতাসকলে ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে অন্তিম প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি হায়দৰাবাদৰ LB ষ্টেডিয়ামত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে। তেওঁ কয় যে বিজেপিয়ে বিগত 10 বছৰত ভালেমান সমস্যা সমাধান কৰাৰ নিদৰ্শন আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পূৰ্বৰ কাৰ্যকালসমূহত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু দুৰ্নীতিৰ ইতিহাস আছে। তেওঁ লগতে জনসাধাৰণক ভোটদানৰ বাবে দল বাছনি কৰাৰ ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ আহান জনায়। ইপিনে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কালি তেলেংগানাৰ নাকৰিকলত প্ৰচাৰ চলায়। নেতাগৰাকীয়ে ভোট বিচৰাৰ সময়ত নিজৰ সাফল্য আৰু ইস্তাহাৰৰ বিষয়ে উল্লেখ নকৰাৰ বাবে বিজেপিক তীৱ সমালোচনা কৰে। BRSৰ মুৰববী কে চন্দ্ৰশেখৰ ৰাওৱে কালি বিয়লি চিৰচিলাত এটা ৰোড শ্বত ভাগ লয় আৰু চিদ্দিপেটত এখন নিৰ্বাচনী সভা সম্বোধন কৰে। ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি ঝাৰখণ্ডৰ খুমটিৰ কছহৰে দলীয় প্ৰাৰ্থী তথা কেবিনেট মন্ত্ৰী অৰ্জুন মুণ্ডাৰ হকে প্ৰচাৰ চলায়। প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙেও কালি ঝাৰখণ্ডৰ ডুমকাত দলীয় প্ৰাৰ্থী সীতা চোৰেনৰ হকে প্ৰচাৰ চলায়। তেওঁ লগতে গোড্ডাত বিজেপি প্ৰাৰ্থী নিশিকান্ত দুবেৰ হৈ এটা ৰোড শ্বতো অংশ লয়। উত্তৰ প্ৰদেশতো প্ৰচাৰ অভিযান ক্ৰমাৎ তীৱতৰ হৈ উঠিছে। সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱ আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে কালি কন্নৌজ আৰু কানপুৰত যুটীয়াভাৱে দুখন নিৰ্বাচনী সভাক সম্বোধন কৰে। ৰাহুল গান্ধীয়ে বিজেপিক সমালোচনা কৰি কয় যে কংগ্ৰেছ দল ক্ষমতালৈ আহিলে খেতিয়কসকলে দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ নহালৈকে তেওঁলোকক বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিঙেও INDAI মিত্ৰজোঁটৰ হকে নিৰ্বাচনী সভাখনত ভাষণ দিয়ে। ইপিনে বহুজন সমাজ পাৰ্টীৰ মুৰববী মায়াৱতীয়ে কালি কানপুৰত কেইবাখনো নিৰ্বাচনী সভাক সম্বোধন কৰে। চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনত মধ্যপ্ৰদেশত উজ্জয়ন, মানচাউৰ, ধাৰ, ইন্দোৰ, খাৰগান আৰু খানৱা লোকসভা সমষ্টিকে ধৰি মুঠ 8খন লোকসভা আসনৰ বাবে অহা 13 মে'ত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। এই পৰ্যায়ৰ বাবে ৰাজ্যখনৰ মালোৱা নিমাৰ অংশত প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে। বিজেপিৰ হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে ৰত্নাম আৰু ইন্দোৰত প্ৰচাৰ চলোৱাৰ লগতে মধ্যপ্ৰদেশৰ ৰাজ্যিক বিজেপিৰ সভাপতি VD শৰ্মাই দেৱজ আৰু ধাৰৰ আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে উজ্জয়িনীত প্ৰচাৰ চলাব। উল্লেখযোগ্য যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিং, সঞ্জয় কাপুৰ, ৰাজ্যিক কংগ্ৰেছ সভাপতি জিতু পাটোৱাৰীৰ লগতে অন্যান্য দলীয় নেতাই ৰাজ্যখনৰ কংগ্ৰেছ প্ৰাৰ্থীসকলৰ সমৰ্থনত প্ৰচাৰ অব্যাহত ৰাখিছে। দক্ষিণ কাশ্মীৰৰ ছপিয়ান জিলাত আজি আৰক্ষীয়ে দুটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে ছপিয়ানৰ মালিক চক ক্ৰছিঙত থকা এটা নিৰীক্ষণ চকীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, আৰক্ষী আৰু সেনাবাহিনীৰ 44 ৰাষ্ট্ৰীয় ৰাইফলছৰ জোৱানে যুটীয়াভাৱে অভিযান চলাই এই সন্ত্ৰাসবাদী দুটাক আটক কৰে। সন্ত্ৰাসবাদী দুটা ছপিয়ানৰ বাবা মহল্লাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তেওঁলোকৰ হাতৰ পৰা ভালেমান আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে। ঘটনা সন্দৰ্ভত হিৰপুৰা আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰাৰ লগতে তদন্ত আৰম্ভ হৈছে। ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ খচৰা প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰি পেলেষ্টাইনক পূৰ্ণ সদস্যৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছে। 193খন সদস্য ৰাষ্ট্ৰৰে গঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ কালি অনুষ্ঠিত এখন জৰুৰী বিশেষ অধিৱেশনৰ বৈঠকত সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰই এই প্ৰস্তাৱ উত্থাপন কৰিছিল। এই প্ৰস্তাৱৰ সপক্ষে 143খন দেশে মতদান কৰাৰ বিপৰীতে 9খন দেশে ইয়াৰ বিৰোধিতা কৰে। ইপিনে 25খন দেশে মতদানৰ পৰা বিৰত থাকে। সম্প্ৰতি পেলেষ্টাইন ৰাষ্ট্ৰসংঘৰ সদস্য নহয় যদিও পৰ্যবেক্ষক হিচাপে আছে। 2012 চনত সাধাৰণ সভাই পেলেষ্টাইনক এই মৰ্যাদা প্ৰদান কৰিছিল। পেলেষ্টাইন মুক্তি সংগঠনক স্বীকৃতি দিয়া ভাৰতেই হৈছে আৰবৰ বাহিৰৰ প্ৰথমখন ৰাষ্ট্ৰ। আনহাতে 1988 আৰু 1996 চনত পেলেষ্টাইনক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া ভাৰত এখন অন্যতম ৰাষ্ট্ৰ। উত্তৰ পূবৰ ৰাজ্যসমূহৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ বাবে গঠন হোৱা কাৰ্যবাহিনীৰ 5ম বৈঠক কালি নতুন দিল্লীত অনুষ্ঠিত হৈ যায়। এই বৈঠকত পৰ্যটনৰ বিকাশৰ বাবে সামৰ্থ্য বিকাশ, প্ৰশিক্ষণ নীতি, বিপণন আৰু প্ৰচাৰ সন্দৰ্ভত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। বৈঠকখনত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, ছিক্কিম আৰু ত্ৰিপুৰাৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰে। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰালয়ৰ প্ৰতিনিধি, ভাৰতীয় উদ্যোগ সংঘ আৰু অন্যান্য ব্যক্তিগত খণ্ডৰ প্ৰতিনিধিও উপস্থিত থাকে। ভাৰতীয় জেভলিন খেলুৱৈ নীৰজ চোপ্ৰাই দোহা ডায়মণ্ড লীগ 2024 প্ৰতিযোগিতাত দ্বিতীয় স্থান নিশ্চিত কৰিছে। জেভলিনৰ শীৰ্ষ স্থানৰ খেলুৱৈ জাকুব জাদেজতকৈ মাত্ৰ 2 চেণ্টিমিটাৰ কম জেভলিন দলিয়াই তেওঁ দ্বিতীয় স্থান লাভ কৰে। বতাহৰ পৰিপ্ৰেক্ষিতত নীৰজে একেৰাহে দ্বিতীয়বাৰৰ বাবে দোহাত চূড়ান্ত বিজয়ী খিতাপ দখলত ব্যৰ্থ হয়। ভাৰতীয় মহিলা মল্লযুঁজাৰু নিশা দাহিয়াই পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অলিম্পিকত ভাগ লোৱাৰ বাবে তেওঁ 5ম মহিলা মল্লযুঁজাৰু হিচাপে পৰিগণিত হৈছে। ইস্তানবুলত কালি বিশ্ব অলিম্পিকৰ যোগ্যতা নিৰ্ণয়কাৰী 68 কিলোগ্ৰাম শাখাৰ ছেমি ফাইনেল খেলত দাহিয়াই ৰোমানিয়াৰ আলেকজেণ্ডা আংঘেলক পৰাস্ত কৰে। যোৱা বছৰৰ এছিয়ান চেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী নিশাই আংঘেলক 8-4 পইণ্টত পৰাস্ত কৰে। এইবাৰ প্ৰথমবাৰৰ বাবে 5গৰাকী মহিলা মল্লযুঁজাৰুৱে অলিম্পিকৰ প্ৰতিযোগিতাত ভাগ লোৱাৰ সুযোগ লাভ কৰিছে। অন্তিম পংঘল, বিনেশ ফোগট, অংশু মালিক আৰু ঋতিকা হুদাই ইতিমধ্যে অলিম্পিকত তেওঁলোকৰ স্থান নিশ্চিত কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ইফালে গুজৰাট টাইটানছে যোৱা নিশা আহমেদাবাদত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছক 35 ৰাণত পৰাস্ত কৰে। যোৱাবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে 232 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 20 অভাৰত 8টা উইকেট হেৰুৱাই 196 ৰানহে সংগ্ৰহ কৰে। চেন্নাইৰ হৈ ডেৰিন মিছেলে সৰ্বাধিক 63 ৰান কৰে। গুজৰাটৰ মোহিত শৰ্মাই 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 3টা উইকেটৰ বিনিময়ত 231 ৰান কৰে। গুজৰাটৰ হৈ অধিনায়ক শুভমান গিলে 55টা বলত 104 ৰান কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেটি পুনৰ এবাৰ। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে কংগ্ৰেছে অহা 4 জুনৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছত লোকসভাত স্বীকৃত বিৰোধী দল হিচাপে ক্ষান্ত থাকিব লাগিব। লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰিব। দক্ষিণ কাশ্মীৰৰ ছপিয়ান জিলাত আজি আৰক্ষীয়ে দুটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। ভাৰতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ খচৰা প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰি পেলেষ্টাইনক পূৰ্ণ সদস্যৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ান্স কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।